গাউলিয়া লড়া সিধা সিধি কথা ভাত দুটা মান বেশি খাং ও মোরে মইনা হাঁহি নিদিবি দে খসাই লাংফাং নেজানো খোলা খুলি কথা তোক মনতে ভালে পাং বুঝি পালে মইনা মম কন দিবি দে কেতিয়াবা ওলাই দিম গৈ তহঁতৰে ঘৰতে খিৰিকী ফাকেৰে দেখি মোক নঙলা মুখতে দুৱাৰতে দাং নলগাবি এল আই চি এজেণ্ট বুলি মইনা এল আই চি এজেণ্ট বুলি এল আই চি এজেণ্ট বুলি মইনা এল আই চি এজেণ্ট বুলি মেট্ৰিক পাছ কৰিলো মৰমী প্ৰথম বিভাগ কলেজে দিলো জাননে নাই টকাৰে অভাৱ এম এল এ মন্ত্ৰী ডাঙৰ মানুহ কোনো নাই হাত শিকা থুকুলি নিমিলে একো ফুটা কপাল জীৱন নগৰী হবলে টেনচন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহলেও খুৱাম এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি ঐ আমাৰ ঘৰত অ মৰমী ডাইনিং টেবুল নাই পিৰাত বহি জোহালতে ভাত খাং সদায় আমাৰ ঘৰত টাইলছ লগোৱা পকা বাথৰুম নাই বাঁহৰ চকুবা আৰু লুকাই গা ধুমতেই যায় যদি আহিবি জীৱন নগৰী হবলে টেনচন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহলেও খুৱাম এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি এল আই চি এজেণ্ট কৰি মইনা এল আই চি এজেণ্ট কৰি